ইনকাম টাইম অনুযায়ী দেখো টাকা কি হবে, টাইম দেখো নাম্বার কেটে
ওকে এসে
শুনছি সালার উপর
মেন যাক ফোন আপনার।
টাইম সেল এই জায়গার
ওকে 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 এসে
শোনাবার
ওকে কাক আও সমকে রকো সারা পালা
আও আইও ফিস্টার সোনা ইনসেন আই থিংক দ্য ইনসার্ট কামিং আন রো ইয়ার ইনসার্ট কাজি
ওকে
বহলা কাজা বহলা আইন লাদ্রিক
মেন
በራሴ ፋይልና ልቀጥል ሶሎ
ኦኬ አለቀብሽ።
አሁን የመጨረሻ
ረስቸው ሳልሰጠሽ በእናትሽ
አይ አለኩ ዛሬ ቢያንስ እስካሁን ባለው ነው የተጠቀምኩት ወደ 80 ምናምን ነበረ መሰድ ያለ ይትመን
በቃ ነገ አስከፊ ነው አንተም ላይ ነው
ልቀጥል እስካሻው ልጅ
አዎ ማለት ምንም ኦርደር የለም እስካሁን
ስልክ አዎ አስራ አንድ ቤት ያልከኝ ቁጥር ይመስለኛል ደውለው ነበር ጠዋት ላይ ጠየቁ ብቻ ኢንፎርሜሽን ነበር የፈለጉት እና በቃ አንድ ሺህ ነበር ማሳጠብ የፈለጉት ይወደድብኛል 200 ብር ለትራንስፖርት እስከ 1000 የሚደርስ ላጠራቅም እና መልሼ ልደውላል
በቃ እሺ በቃ እስከ 10:30 ይሁን ነው ከዛሬ ሂጅ ፕሮሞሽን ገና ስለሆነ ነገ ግን ኦፊስ ነው እሺ ሚካኤል አደባባዩ ጋር አዲስ ህንፃ አለ ስታር ሲቲ ሞል ውስጥ አንቺም ይታይሻል ፊት ለፊት በቃ 2:30 ምናምን ነይ እኛም እዛ አለን ሁላችን እሺ እሺ